এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, মাতৃৰ সৈতে মই কুমাৰ দেৱী দাস। ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত আজি 9,000 টকাকৈ প্ৰদান কৰা হ'ব। সমাজ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে মুঠ 3,600 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে ব্যয় কৰিব। এই উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কাৰ্যসূচীত বিত্তমন্ত্ৰী অজন্তা নেওগো উপস্থিত থাকিব। আনহাতে ৰাজ্যৰ 3,800ৰো অধিক স্থানৰ গাঁও পৰিষদ, উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি আৰু নগৰীয়া ৱাৰ্ডত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক এই ধনৰাশি প্ৰদান কৰা হ'ব। নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী মহাৰাজ পৃথু উড়ন সেতুখন আজি মুকলি কৰা হ'ব। 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ সেতুখন 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। 2024ৰ 1 জানুৱাৰীত সেতুখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ দীৰ্ঘতম উড়ন সেতুখন মুকলি উপলক্ষে আজি বিয়লি আয়োজন কৰা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কাৰ্যসূচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও অংশগ্ৰহণ কৰিব। নিৰ্ধাৰিত 34 মাহৰ বিপৰীতে 28 মাহতে উড়ন সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। এই উড়ন সেতুখন নিৰ্মাণৰ ফলত যান জঁট হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত সকাহ হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 মাৰ্চত শিলচৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰাৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতি, সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো দিশ চালি জাৰি চোৱা হয়। প্ৰধানমন্ত্ৰীয়ে সেইদিনা শিলচৰত 3টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু এটা প্ৰকল্প উদ্বোধন কৰিব। তেওঁ লগতে এখন সমাৱেশতো অংশ ল'ব। শ্ৰীমোদীয়ে 5 গ্ৰামৰ পৰা বৰাপানীলৈ নিৰ্মাণ হ'বলগীয়া 22,864 কোটি টকা ব্যয় সাপেক্ষ এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্প সম্পূৰ্ণ হলে 4.5 ঘণ্টাৰ ভিতৰত শিলচৰৰ পৰা গুৱাহাটীলৈ যাতায়াত সম্পন্ন সম্ভৱ হ'ব। প্ৰধানমন্ত্ৰীয়ে কেপিটেল পইণ্টৰ পৰা ৰাংগীৰখাৰীলৈ 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ উড়ন সেতু আৰু শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত কৃষি মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব। বিশ্বনাথ জিলাৰ চতিয়াৰ 3টা অঞ্চলত অবৈধ দখলমুক্ত কৰাৰ বাবে কালি প্ৰশাসনে পুনৰ উচ্ছেদ অভিযান চলায়। প্ৰশাসনে চলাহোলাত জলসিঞ্চন বিভাগৰ ভূমি দখল কৰি থকা কমেও 15টা পৰিয়ালক সেই স্থানৰ পৰা উচ্ছেদ কৰে। কালি পুৱা 8 বজাত আৰম্ভ হোৱা এই উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। প্ৰশাসনে ভি জি আৰ ভূমিটো উচ্ছেদ চলায়। এই অভিযানত 75 বিঘা ভূমি অবৈধভাৱে দখল কৰি থকা 65টা পৰিয়ালক উচ্ছেদ কৰা হয়। কালি উচ্ছেদ অভিযান শান্তিভাৱে সম্পন্ন কৰিবলৈ CRPFৰ জোৱানো মোতায়েন কৰা হয়।
আজি আমাৰ 3টা স্থানত হ'ব। এইটো আমাৰ প্ৰথম স্থান হয়। ইয়াতে আমাৰ যিটো জলসিঞ্চনৰ নলা আছে তাতে আমাৰ কৰা হৈছে। ইয়াতে আমাৰ অনুমানিক 25 বিঘা মাটি আছে আৰু প্ৰায় 15টা পৰিয়াল আছিলে। পৰিয়ালৰ মেক্সিমাম জেগাতে আমাৰ আপোনালোকে দেখিছে যে অলৰেডি তেখেতসকলে নিজে ঘৰ পাৰিও কিছু পৰিয়াল ভাঙি লৈ গৈছে। যিখিনি অৱশিষ্ট আছে আমি সেইখিনি ভাঙাৰ ব্যৱস্থা কৰিছোঁ। পৰৱৰ্তী লোকেশ্যন 2টা আমাৰ মিলনপুৰ আৰু নুৰপুৰত আছে। তাতেও আমাৰ অনুমানিক প্ৰায় 50 বিঘা মাটি দখলমুক্ত কৰা হ'ব আৰু অনুমানিক প্ৰায় 54 ঘৰ পৰিয়াল আছিলে। তাতেও আমাৰ মেক্সিমাম মানুহ অলৰেডি লৈ গৈছে। যিখিনি অৱশিষ্ট আছে সেইখিনি আমি এভিশন কৰে আজি ব্যৱস্থা কৰিছোঁ। কোনো ধৰণৰ পৰিস্থিতি আমি সন্মুখীন হোৱা নাই। ৰাইজৰ ফালৰ পৰা আমি যথেষ্ট সহযোগিতা পাইছো। আমি তেখেতসকলক সময়মতে নটিচ আৰ্ফ কৰিছিলো। কালি তেখেতসকলক মাইকিং কৰি জনোৱা হৈছিলে যে এইবাৰ উচিত হ'ব। তেখেতসকলক শান্তিপূৰ্ণভাৱে স্থান ত্যাগ কৰিবলৈ অনুৰোধ জনোৱা হৈছিলে।
ৰাজ্যৰ শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ তিনিওগৰাকী প্ৰাৰ্থীকে ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছে। নিৰ্বাচনী বিষয়াই কালি তেওঁলোকক আনুষ্ঠানিকভাৱে মানপত্ৰসমূহ প্ৰদান কৰে। এই প্ৰাৰ্থীকেইগৰাকী হৈছে বিজেপিৰ যোগেন মোহন আৰু তেৰছ গোৱালা তথা UPPLৰ প্ৰমোদ বড়ো। কংগ্ৰেছ নেতৃত্বৰ বিৰোধী দলে ৰাজ্যসভাৰ আসনকেইখনৰ বাবে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। কৃষি বিভাগৰ অভিযান্ত্ৰিক শাখাৰ কৃষি যান্ত্ৰিকীকৰণ উপ আঁচনিৰ অধীনত কালি বোকাখাটত কৃষিমন্ত্ৰী অতুল বৰাই কৃষিৰ ক্ষেত্ৰত প্ৰয়োজনীয় যান্ত্ৰিক সা সঁজুলি বিতৰণ কৰে। বোকাখাট সম জিলাৰ 60গৰাকী আবেদনকাৰী কৃষকক পাৱাৰ টিলাৰৰ দৰে যান্ত্ৰিক সঁজুলি বিতৰণ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কৃষি বিভাগত বিগত সময়ছোৱাত বিজ্ঞানসন্মত উন্নয়ন কৰা হৈছে বুলি মন্তব্য কৰে। তেওঁ কৃষি বিভাগৰ বিভিন্ন উন্নয়নমূলক আঁচনি সম্পৰ্কে অৱগত কৰাৰ লগতে উন্নয়নৰ খতিয়ানো দাঙি ধৰে। ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত দলনী চমুৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনটো কালি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰে। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।